এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে উদ্বোধন, শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত গঠনকে ধৰি কেইবাটাও সিদ্ধান্তত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী বিস্তৃত কাৰ্যসূচীৰে পালন আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8ৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিক ভূমিপট্টা বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত আজি বিয়লি 3 বজাত 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কমাণ্ডো বাহিনীৰ কাৰ্যালয় আৰু হাস্পাতাল চাৰিআলি টুপচিঙা ঘাট সংযোগী RCC দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰিব। তেওঁ লগতে কাকপথাৰত বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামৰ উন্নয়ন, ছপাহুৱাত বীৰ লাচিত ষ্টেডিয়ামৰ উন্নয়নকে ধৰি বহুকেইটা ৰাজহুৱা সা সুবিধাৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শক্তিখণ্ড আৰু পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অম্বিকাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ক্ষীপ্ৰ গতিত মীমাংসাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই বিশেষ আদালতৰ বাবে ন্যায়ালয়ে এজন ন্যায়াধীশ নিযুক্তি দিয়াৰ লগতে নীতি নিয়ম প্ৰস্তুত কৰি বাকী ব্যৱস্থাসমূহ গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সা সুবিধাসমূহ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ BNSS ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব।
মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৰ্বৰ্তীকালীনভাৱে অহা 1 এপ্ৰিলৰ পৰা 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে 280 টকাকৈ আৰু বৰাকৰ চাহ শ্ৰমিকে 258 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছমাহৰ পাছত নতুন শ্ৰম আইন বলবৎ হলে চাহ শ্ৰমিকৰ মজুৰি 300 টকাতকৈ অধিক হ'ব। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কাম কৰি থকা 45 বছৰ ঊৰ্ধৰ চাকৰিয়ালৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই লগতে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 আশাকৰ্মী আৰু 2,570 আশা ছুপাৰভাইজাৰক 100খনকৈ স্কুটি প্ৰদানৰো সিদ্ধান্ত লয়। তদুপৰি অহা 10 মাৰ্চত 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। গুৱাহাটীত এই অনুষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়ত আৰু গাঁও অঞ্চলত সভা অনুষ্ঠিত কৰি হিতাধিকাৰীসকলৰ মাজত ধন বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীসভাই শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত 122 কোটি টকা ব্যয় সাপেক্ষে এখন কৃষি মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। এইখন হ'ব বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয়। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলসমূহৰ সৈতে পাৰিপাৰ্শ্বিক সংযোগ অটুট ৰখা তথা জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লক্ষ্যৰে ভৰলীমুখ অঞ্চলৰ 1,397.58 হেক্টৰ ভূমি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মহাপুৰুষজনে স্থাপন কৰা আদিধাম বৰপেটাৰ পাটবাউসী সত্ৰৰ লগতে মৰিগাঁৱৰ ঐতিহাসিক বৰ্ণসত্ৰ, মাজুলীৰ দক্ষিণপাট সত্ৰ, শুৱালকুছিৰ শ্যামৰায় সত্ৰ, বংশৰৰ দেৱদামোদৰ মন্দিৰ, তামোলপুৰৰ গান্ধীবাৰী, তেজপুৰৰ দেৱদামোদৰ মন্দিৰসহ ৰাজ্যৰ বিভিন্ন দেৱদামোদৰীয় সত্ৰ আৰু নামঘৰত গুৰুজনাৰ জয়ন্তী সম্পূৰ্ণ আধ্যামিক পৰম্পৰাৰে পালন কৰা হৈছে। চিৰাং আৰক্ষীয়ে কালি সন্ধিয়া জিলাখনৰ শ্যামঠাইবাৰী অঞ্চলৰ পৰা দুটা হাতীদাঁতসহ এজন লোকক আটক কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনোৱা মতে পানবাৰী আৰক্ষীয়ে ৰুণিখাটা আৰক্ষীৰ সহযোগত অঞ্চলটোত অভিযান চলাই সৌমদান নাৰ্জাৰী নামৰ লোকজনক আটক কৰে।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান অঞ্চল, উমৰাংচু, মাজুলী আৰু ডিফুৰ নাম প্ৰস্তাৱ কৰা হৈছে। এই চুক্তিয়ে আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থাৰ সবলীকৰণ, পৰ্যটন খণ্ডৰ বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰসাৰ আৰু বাণিজ্যিক সুযোগ বৃদ্ধি তথা কৌশলগত সংযোগৰ সুচলকৰণ সুনিশ্চিত কৰিব। চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ এন এছ ইউনিটৰ উদ্যোগত কালিৰে পৰা 7-দিনীয়াকৈ বৰলাও গাঁৱত বিশেষ শিবিৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিজনী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ আহায়ক ডঃ বাবুল বসুমতাৰীয়ে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আঁচনিৰ সৌজন্যত অনুষ্ঠিত এই শিবিৰত উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক, এন এছ এছ ইউনিটৰ সহকাৰী কাৰ্যসূচী বিষয়া, বিজনী প্ৰেছ ক্লাবৰ সভাপতিৰ লগতে বৰলাও গাঁও হাইস্কুল একাংশ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। ইপিনে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে। যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে জিম্বাবৱেক 72 ৰাণত পৰাজিত কৰাৰ পাছতে দলটোৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। ছুপাৰ এইট পৰ্যায়ত নিজৰ অন্তিমখন খেলত অহা দেওবাৰে ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাজিত কৰিব পাৰিলেই ছেমি ফাইনেলত স্থান নিশ্চিত হ'ব। কালিৰ খেলখনত ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 257 ৰাণৰ বিশাল লক্ষ্যৰে খেল আৰম্ভ কৰি জিম্বাবৱে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 184 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে জিম্বাবৱে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 256 ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই 55 ৰান কৰি আউট নোহোৱাকৈ থাকে। তিলক বাৰ্মাই 44 আৰু অপেনিং বেটছমেন অভিষেক শৰ্মাই 55 ৰানৰ বৰঙণি আগবঢ়ায়। কালি অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিকভাৱে উদ্বোধন। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট্ৰেক আদালত গঠনকে ধৰি কেইবাটাও সিদ্ধান্তত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 538 সংখ্যক জয়ন্তী বিস্তৃত কাৰ্যসূচীৰে পালন আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।